জিচয়া পোন্ধৰ অধ্যায় মোৱাবৰ বিষয়ে কোৱা ভাৱবাণী। মোৱাবৰ বিষয়ে ঘোষণা। বাস্তৱিক একে ৰাতিতে আৰ মোৱাব উচ্ছন্ন আৰু ধ্বংস হ'ল। বাস্তৱিকতে একে নিশাতে কীৰ মোৱাব উচ্ছন্ন আৰু ধ্বংস হ'ল। তেওঁলোক মন্দিৰৰ ওপৰলৈ গ'ল আৰু দিবোনৰ লোকসকল কান্দিবলৈ ওখ স্থানলৈ গ'ল। নবু আৰু মেদবাৰ ওপৰত মোৱাবে বিলাপ কৰিছে, সকলোৰে মূৰ টকলা কৰা হৈছে আৰু প্ৰতিজনৰ দাড়ি কটা হৈছে। তেওঁলোকৰ পথত তেওঁলোকে চট কাপোৰ পিন্ধিছে আৰু কঁকাল বান্ধিছে আৰু প্ৰতিজনে চকবোৰত চকু পানী বোৱাই কান্দিছে। হিজবোন আৰু ইলিয়ালিয়ে চিঞৰিছে, তেওঁলোকৰ শব্দ জহস্বৰলৈকে শুনা গৈছে। সেয়ে মোৱাবৰ অস্ত্ৰধাৰী লোকসকল আৰ্তনাদ কৰিছে আৰু তেওঁলোকৰ আত্মাই কঁপিছে। মোৰ হৃদয়ে মোৱাবৰ বাবে কান্দিছে, তাৰ প্ৰধান লোকসকলে চুৰলৈ উগ্লত চলিচিয়ালৈ পলাই গৈছে। তেওঁলোকে লোহিতলৈ উঠি যোৱা বাটেদি কান্দি কান্দি উঠি গৈছে। তেওঁলোকে সৰু নৈমলৈ যোৱাৰ বাটত তেওঁলোকৰ বিনাশৰ কাৰণে উচ্চস্বৰে বিলাপ কৰিছে, কাৰণ নিম্নময়ৰ পানীসমূহ শুকাই গৈছে, ঘাঁহবোৰ শুকাই গৈছে, নতুন ঘাঁহো শুকাই গৈছে, সেউজীয়া একোৱে নাই। তেওঁলোকে যথেষ্ট ধন বৃদ্ধি কৰিলে আৰু গোটালে। তেওঁলোকে ঝাউ গছৰ জুৰিৰ কাষলৈ লৈ গ'ল, সেই কৰ্ণন মোৱাবৰ সীমাৰ চাৰিওফালে, আৰু তাৰ বিলাপ এগালিমৰ পৰা বেৰ এলিমলৈকে শুনা গৈছে। কিয়নো ডিমুনৰ পানী তেজেৰে পৰিপূৰ্ণ, কিন্তু মই ডিমুনলৈ আৰু বেছি দুখ আনিম। মোৱাবৰ পৰা ৰক্ষা পোৱা লোকসকল আৰু দেশৰ অৱশিষ্ট থকা লোকসকলক এটা সিংহই আক্ৰমণ কৰিব।